এয়া আকাশবাণী। বাতৰি পঢ়িছো সঞ্জীৱনী পাঠকে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে কাইলৈ আওতাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ উপৰিও 13খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 28খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। অসমৰ দ্বিতীয় পৰ্যায়ত কাইলৈ 5টা সমষ্টিৰ বাবে হ'বলগীয়া নিৰ্বাচনত 61গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ মুখামুখি হ'ব। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত আওতাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ উপৰিও 13খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 28খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। মধ্যপ্ৰদেশৰ বেতুল সংসদীয় সমষ্টিৰ বাবেও দ্বিতীয় পৰ্যায়তে ভোটগ্ৰহণ হোৱাৰ কথা আছিল যদিও DSPৰ প্ৰাৰ্থীগৰাকীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত এতিয়া তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত আওতাৰ মণিপুৰ সংসদীয় সমষ্টিৰ 4গৰাকী প্ৰাৰ্থীসহ মুঠ 1,198গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'ব। অসমত দ্বিতীয় পৰ্যায়ত কাইলৈ 5টা সমষ্টিৰ বাবে হ'বলগীয়া নিৰ্বাচনত 61গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ৰাজ্যৰ দ্বিতীয় পৰ্যায়ত সামৰি লোৱা সমষ্টিকেইটাৰ ভিতৰত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টি আছে। বিজেপিৰ হৈ ৰাজ্যৰ পৰিবহণ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কৃপানাথ মাল্লা আৰু দিলীপ শইকীয়া নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। আনহাতে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নগাঁও আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। এই পৰ্যায়ত 77 লাখৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। দ্বিতীয় পৰ্যায়ৰ বাবে 9,133টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা অনুসৰি অসমত প্ৰায় 2,43,00,000 ভোটদাতাই এইবাৰ ভোটদানৰ সুবিধা পাব। ইয়াৰ ভিতৰত 1,21,79,000ৰো অধিক পুৰুষ আৰু প্ৰায় 1,21,00,000 মহিলা ভোটদাতা। প্ৰথমবাৰৰ বাবে ভোটদাতাৰ তালিকাত অন্তৰ্ভুক্ত 7,26,783গৰাকী ভোটদাতা আছে। আনহাতে ৰাজ্যখনত 80 বছৰ বয়সৰ ঊৰ্ধৰ ভোটদাতাৰ সংখ্যা 2,72,000ৰো অধিক। ৰাজ্যখনৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সংসদীয় সমষ্টিত সৰ্বনিম্ন 8,92,779জন আৰু ধুবুৰী সমষ্টিত সৰ্বাধিক 26,43,000ৰো অধিক ভোটদাতা আছে। ইপিনে ৰাজ্যখনৰ 3টা পৰ্যায়ত মুঠ 266টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ থকাৰ লগতে দিব্যাংগ বিষয়াৰ দ্বাৰা পৰিচালিত 36টা আৰু 1,551টা মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা 1,551টা। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ প্ৰথমবাৰলৈ অসমত নিৰ্বাচন অনুষ্ঠিত হৈছে। কাইলৈ ভোটগ্ৰহণ হ'বলগীয়া 5টা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ প্ৰিজাইডিং আৰু পলিং বিষয়াসকল যাৱতীয় সা সামগ্ৰী লৈ ৰাওনা হ'ব। নগাঁও লোকসভা সমষ্টিৰ অধীনৰ মৰিগাঁও জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান খেলপথাৰত লোকসভা সমষ্টিটোৰ সাধাৰণ পৰ্যবেক্ষক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া এইচ বাসৱ ৰাজেন্দ্ৰ উপস্থিত হৈ ভোটগ্ৰহণকাৰী বিষয়াসকলৰ সামগ্ৰী বিতৰণ ব্যৱস্থাৰ বুজ লয়। তেওঁৰ সৈতে জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া দেৱাশীষ শৰ্মাও উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অৰুণাচল প্ৰদেশত চাকমা আৰু হাজংসকলৰ সংস্থাপন নিদি অসমত সংস্থাপন দিয়াৰ পোষকতা কৰিছে বুলি ওলোৱা বাতৰিটো মন্ত্ৰীগৰাকীয়ে অস্বীকাৰ কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী ৰিজিজুৱে কৈছে যে অসমত চাকমা হাজংসকলক সংস্থাপন দিবৰ বাবে তেওঁ কেতিয়াও কোৱা নাই। নাগৰিকত্ব সংশোধনী আইন অনুসৰি অৰুণাচলত চাকমা হাজংসকল স্থায়ী নাগৰিক হ'ব নোৱাৰে আৰু সেই অনুসৰি চাকমা হাজংসকলৰ সংস্থাপনৰ বিষয়টো সমাধান কৰাৰ বাবে শ্ৰীৰিজিজুৱে নেডাৰ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হৈছিল। কিন্তু অসমত চাকমা হাজংসকলক সংস্থাপন দিবৰ বাবে কোৱা নাই বুলি কিৰেণ ৰিজিজুৱে স্পষ্টভাৱে জানিবলৈ দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিলত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। কাইলৈ মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 29 এপ্ৰিললৈকে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। চতুৰ্থ পৰ্যায়ত উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, মহাৰাট্ট, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু জম্মু কাশ্মীৰৰ 96টা সংসদীয় সমষ্টিৰ বাবে 13 মে'ত ভোটগ্ৰহণ কৰা হ'ব। অহা 7 মে'ত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলত 1351গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই পৰ্যায়ত 2983গৰাকী প্ৰাৰ্থীয়ে 95টা সংসদীয় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছিল। ইপিনে অসমত এই পৰ্যায়ত 47গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। এই পৰ্যায়ত ৰাজ্যৰ গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া বৰপেটা আৰু বজালীত উপস্থিত নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে বৰপেটা জিলা আয়ুক্ত আয়ুষ গাৰ্গ, নিৰ্বাচনী বিষয়া মূৰাক্ষী দত্তৰ সৈতে নিৰাপত্তাৰ লগতে অন্যান্য বিষয় সন্দৰ্ভত আলোচনাত মিলিত হয়। ইয়াৰ পাছত গোৱেলে বৰপেটা নিৰ্বাচনী জিলাৰ বাবে মাধৱ চৌধুৰী মহাবিদ্যালয় স্থাপন কৰিবলগীয়া ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰে। আনহাতে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বজালী নিৰ্বাচনী জিলাত উপস্থিত হৈ গোৱেলে প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে ভট্টদেৱ বিশ্ববিদ্যালয়ত স্থাপন কৰিবলগীয়া ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অৰ্থাৎ কাইলৈ আৰু 7 মে' দুপৰীয়া 1:20 আৰু সন্ধিয়া 7:20 বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIR এপতো শুনিবলৈ পোৱা যাব। আনহাতে নিৰ্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত কাইলৈ 7 তাৰিখ, 13, 20 আৰু 25 মে' তথা 1 জুনৰ নিশা 9:25 আঞ্চলিক বাতৰি নিশা 9:10 প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে 27 এপ্ৰিল অৰ্থাৎ পৰহিলৈ নিশা 8:02 বৃষ্টিপাত অনুষ্ঠানত লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। প্ৰদীপ লহকৰ আৰু গুণজিৎ ভট্টাচাৰ্য অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটিৰ আগ ধৰিব মানস প্ৰতিম শৰ্মাই। টকিঅ'ত কালি 10ম ভাৰত জাপানৰ নিৰস্ত্ৰীকৰণ, অপ্ৰসাৰ আৰু ৰপ্তানি নিয়ন্ত্ৰণৰ আলোচনা অনুষ্ঠিত হয়। পাৰমাণৱিক, ৰাসায়নিক আৰু জৈৱিক, বহি মহাকাশ সুৰক্ষা, গতানুগতিক অস্ত্ৰ শস্ত্ৰ আৰু ৰপ্তানি নিয়ন্ত্ৰণৰ সৈতে জড়িত বিষয় আৰু উন্নয়নৰ বিষয়ে আলোচনা কৰা হয়। ভাৰতীয় প্ৰতিনিধি দলটোক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰস্ত্ৰীকৰণ আৰু আন্তৰ্জাতিক নিৰাপত্তা পৰিক্ৰমাৰ যুটীয়া সচিব মুৱানপুই চোৱাইবিয়ে নেতৃত্ব দিয়ে। আনহাতে জাপানৰ প্ৰতিনিধি দলটোক বিদেশ মন্ত্ৰালয়ৰ নিৰস্ত্ৰকৰণ, অপ্ৰসাৰ আৰু বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান কাটছুৰো কিতাগাৱাই নেতৃত্ব দিয়ে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিজেপিয়ে সবকা সাথ সবকা বিকাশ মন্ত্ৰৰে কাম কৰি আছে। মধ্যপ্ৰদেশৰ মৰেনাত পুলিচ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত জনসভাত ভাষণ দি শ্ৰীমোদীয়ে কৈছে যে বিজেপিৰ বাবে দেশতকৈ আন কোনো ডাঙৰ নহয়। জাতি আৰু ধৰ্ম নিৰ্বিশেষে দেশৰ কোটি কোটি দৰিদ্ৰক বিনামূলীয়াকৈ ৰেচন প্ৰদান কৰা হৈছে বুলিও নেতাগৰাকীয়ে উল্লেখ কৰে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে অহা 27 এপ্ৰিলত অসমলৈ আহিব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই কথা সদৰি কৰে। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী দীপবায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে গুৱাহাটীত এখন সংবাদমেলত অংশগ্ৰহণ কৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইপিনে যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত দিল্লী কেপিটেলছে গুজৰাট টাইটানছক 4 ৰাণত পৰাস্ত কৰে। শেষত প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে কাইলৈ আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ উপৰি 13খন ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলৰ 88খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। অসমৰ দ্বিতীয় পৰ্যায়ত কাইলৈ 5টা সমষ্টিৰ বাবে হ'বলগীয়া নিৰ্বাচনত 61গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ মুখামুখি হ'ব।